قالوا لن نؤثرك على ما جاءنا من البينات والذي فطرنا فاقض ما أنت قاض إنما تقضي هذه الحياة الدنيا
কিয়তে কলে আমাৰ ওচৰলৈ যিবোৰ স্পষ্ট নিদৰ্শন আহিছে তাৰ ওপৰত আৰু যিজনে আমাক সৃষ্টি কৰিছে তেওঁৰ ওপৰত আমি কেতিয়াও তোমাক প্ৰাধান্য নিদিওঁ। সেয়ে তোমাক যি সিদ্ধান্ত ল'ব লগা আছে লোৱা, তুমি কেৱল এই পাৰ্থিৱ জীৱনৰ ওপৰতেই কৰ্তৃত্ব কৰিব পাৰা।